ఏయ ఆకాశవాణి. বাতৰিৰ সৈতে মই সংগীতা শৰ্মা. শেহতীয়া ঘটনাৱলীয়ে ভাৰতৰ নতুন চিন্তা উদ্ভাৱন আৰু যুৱশক্তিক উদ্ভাসিত কৰি তুলিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰ মন কী বাত অনুষ্ঠানত মত প্ৰকাশ কৰিছে. ক্ৰীড়াৰ ক্ষেত্ৰখনত 2025 বৰ্ষৰ নৱেম্বৰ মাহটোক ছুপাৰ হিট বুলি অভিহিত কৰি শ্ৰীমোদীয়ে এই সন্দৰ্ভত ভাৰতীয় মহিলা খেলুৱৈৰ দলে ICC মহিলা বিশ্বকাপত খিতাপ দখল কৰাকে ধৰি ভালেমান প্ৰসংগ উল্লেখ কৰে. সংসদৰ শীতকালীন অধিৱেশনৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ আহ্বানত সংসদ ভৱনত আজি এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হৈছে. উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত অনুষ্ঠিত ছৈয়দ মোদী আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতাত আজি ভাৰতৰ তিনিগৰাকী খেলুৱৈ দুটা শিতানৰ চূড়ান্ত পৰ্যায়ৰ খেলত অৱতীৰ্ণ হ'ব. আৰু ৰাঁচীত অনুষ্ঠিত এদিনীয়া ক্ৰিকেটৰ আজিৰ খেলত দক্ষিণ আফ্ৰিকাই টছত জিকি ভাৰতক বেট ধৰিবলৈ আমন্ত্ৰণ জনাইছে. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে শেহতীয়া ঘটনাৱলীয়ে ভাৰতৰ নতুন চিন্তা উদ্ভাৱন আৰু যুৱশক্তিক উদ্ভাসিত কৰি তুলিছে. এই সন্দৰ্ভত হায়দৰাবাদত নতুনকৈ উন্মোচন কৰা বিশ্বৰ সৰ্ববৃহৎ লিপ ইঞ্জিন MRO ব্যৱস্থা, ভাৰতীয় নৌসেনাত INS মাহেৰ অন্তৰ্ভুক্তি আৰু দেশত স্কাই ৰুটৰ ইনফিনিটি চৌহদ মুকলি কৰাৰ দৰে বিষয়সমূহৰ উদাহৰণ দাঙি ধৰে. আকাশবাণীৰ আজি মন কী বাত অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্ৰীমোদীয়ে কয় যে কৃষিখণ্ডত লাভ কৰা গুৰুত্বপূৰ্ণ সাফল্যৰ জৰিয়তে ভাৰতে অভিলেখৰ সৃষ্টি কৰিছে. খাদ্যশস্যৰ উৎপাদন পৰিমাণ 35,70,00,000 টনলৈ বৃদ্ধি পোৱাৰ ফলত ইতিহাসৰ সৃষ্টি হোৱা বুলি উল্লেখ কৰি তেওঁ পূৰ্বৰ 10 বছৰৰ তুলনাত ভাৰতৰ খাদ্যশস্যৰ উৎপাদন 10 কোটি টন বৃদ্ধি পোৱাৰ তথ্য দাঙি ধৰে. মাত্ৰ কেইদিনমানৰ পূৰ্বে ভাৰতে কমনৱেলথ ক্ৰীড়া সমাৰোহৰ আয়োজক দেশ হিচাপে স্বীকৃতি লাভ কৰাৰ প্ৰসংগ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ক্ৰীড়া ক্ষেত্ৰতো দেশখনে উল্লেখনীয় অগ্ৰগতি লাভ কৰিছে. এই সাফল্য দেশ তথা ইয়াৰ জনসাধাৰণৰ বুলি তেওঁ মত প্ৰকাশ কৰে. চেণ্ট্ৰেল হলত আয়োজিত সংবিধান দিৱসৰ বিশেষ অনুষ্ঠান, বন্দে মাতৰমৰ 150 সংখ্যক বাৰ্ষিকী, অযোধ্যাৰ ৰাম মন্দিৰত ধৰ্মধ্বজা উত্তোলন আদিৰ দৰে ঘটনাক্ৰমৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চলিত মাহটোত ভালেমান উৎসাহজনক কাৰ্যক্ৰম সংঘটিত হৈছে. ক্ৰীড়াৰ ক্ষেত্ৰখনত 2025 বৰ্ষৰ নৱেম্বৰ মাহটোক ছুপাৰ হিট বুলি অভিহিত কৰি শ্ৰীমোদীয়ে এই সন্দৰ্ভত ভাৰতীয় মহিলা খেলুৱৈৰ দলে ICC মহিলা বিশ্বকাপত খিতাপ দখল কৰাৰ প্ৰসংগ উল্লেখ কৰে. একেদৰে কেইদিনমানৰ পূৰ্বে টকিঅ'ত অনুষ্ঠিত বধিৰ খেলুৱৈৰ অলিম্পিক প্ৰতিযোগিতাত ভাৰতে 20টা পদক দখল কৰাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে এয়া হ'ল বৰ্তমানলৈ দেশৰ বাবে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন। তদুপৰি কাবাডী বিশ্বকাপতো ভাৰতৰ মহিলা খেলুৱৈসকলে ইতিহাস সৃষ্টি কৰাৰ লগতে বিশ্ব বক্সিং কাপ প্ৰতিযোগিতাত ভাৰতৰ খেলুৱৈ উল্লেখনীয় প্ৰদৰ্শন দাঙি ধৰি 20টা পদক অৰ্জন কৰাৰ বিষয়েও তেওঁ উল্লেখ কৰে। একেদৰে দৃষ্টিহীন ক্ৰিকেট বিশ্বকাপ প্ৰতিযোগিতাত ভাৰতৰ মহিলাৰ দলটোৱে এখনো খেলত পৰাজয় বৰণ নকৰাকৈ খিতাপ দখল কৰাৰ বিষয়টোও তেওঁ গৰ্ব সহকাৰে উল্লেখ কৰে। এই বিজয়ক ভাৰতৰ ক্ৰীড়াৰ ইতিহাসত অন্যতম গুৰুত্বপূৰ্ণ সাফল্য বুলি আখ্যা দি প্ৰধানমন্ত্ৰীয়ে কয় যে এই সফলতাই প্ৰতিগৰাকী ভাৰতীয়ক উদ্বুদ্ধ কৰি ৰাখিব। দেশত সম্প্ৰতি এণ্ডিউৰেন্স স্পৰ্টছ শীৰ্ষক ক্ৰীড়া সংস্কৃতি নতুনকৈ উদ্ভাসিত হৈ অহাৰ বিষয়ে উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে কিছুদিন আগলৈকে মাৰাথন আৰু বাইকথনৰ লেখীয়া খেলসমূহ তেনে সীমিত লোকৰ মাজতে সীমাবদ্ধ আছিল যদিও সম্প্ৰতি সময় সলনি হৈ সমগ্ৰ দেশতে প্ৰতি মাহে 1,500তকৈও অধিক সংখ্যক এণ্ডিউৰেন্স স্পৰ্টছৰ অনুষ্ঠান আয়োজিত হৈ আহিছে। একেদৰে পাহাৰ পৰ্বতকে ধৰি দুঃসাহসিক ক্ৰীড়াৰ সীমাহীন সম্ভাৱনাৰে সমৃদ্ধ ভাৰতবৰ্ষত শীতকালীন ক্ৰীড়াৰ সমাহাৰৰ প্ৰসংগ উল্লেখ কৰি এই সন্দৰ্ভত তেওঁ পিথোৰাগড়ত সাগৰ পৃষ্ঠৰ পৰা 14,500 ফুট উচ্চতাত আয়োজিত মাৰাথান প্ৰতিযোগিতাত 18খন ৰাজ্যৰ 750গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰাৰ বিষয়ে কয়। ভাৰতীয় নৌসেনাৰ সৈতে জড়িত পৰ্যটনৰ প্ৰসংগ দাঙি ধৰি তেওঁ দিউত স্থাপন কৰা খুখৰী স্মাৰক আৰু সংগ্ৰহালয়ৰ লগতে গোৱাত স্থাপিত নৌসেনাৰ বিশেষ সংগ্ৰহালয়টোৰ বিষয়েও উল্লেখ কৰে। আনহাতে ভাৰতীয় নৌসেনাত INS মাহেৰ অন্তৰ্ভুক্তিলৈ শ্ৰীমোদীয়ে কয় যে ভাৰতৰ পৰিৱেশতন্ত্ৰৰ সুৰক্ষা শক্তিশালী কৰি তোলাক লৈ প্ৰতিগৰাকী ভাৰতীয়ই গৰ্ব অনুভৱ কৰে। INS মাহেৰ নামটো দেশৰ সমৃদ্ধিশালী ইতিহাসৰ ঐতিহ্য বহন কৰা স্থান মাহেৰ নামেৰে ৰখা হৈছে বুলি উল্লেখ কৰি তেওঁ লগতে ভাৰতীয় নৌসেনা দ্ৰুতগতিত আত্মনিৰ্ভৰশীল হোৱাৰ দিশে অগ্ৰসৰ হোৱাক লৈ সন্তোষ প্ৰকাশ কৰে। একেদৰে ভোকেল ফৰ লোকেল মন্ত্ৰ, চতুৰ্থ কাশী তামিল সংগমম আদিৰ বিষয়ে উল্লেখ কৰাৰ লগতে দক্ষিণ ভাৰতৰ প্ৰাকৃতিক কৃষিকাৰ্যৰ লেখীয়া ভালেমান বিষয়ে আজিৰ মন কী বাত অনুষ্ঠানত বিশেষ গুৰুত্ব লাভ কৰা পৰিলক্ষিত হয়। সকলোতে বিনাশৰ এক আতংকময় পৰিৱেশ বিৰাজ কৰাৰ সময়ত গুজৰাটৰ নৱানগৰৰ জাম চাহেব মহাৰাজা দিগ্বিজয় সিঙে সহস্ৰাধিক শিশুক আশ্ৰয় দিয়াৰ লগতে নতুন জীৱন দান কৰিছিল। কিছুদিনৰ পূৰ্বে দক্ষিণ ইজৰাইলৰ মাছভ নেভাটিমত জাম চাহিবৰ এটা মূৰ্তি উন্মোচন কৰা কাৰ্য সঁচাকৈ সন্মানৰ বিষয় বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে যোৱা বছৰ পোলেণ্ডৰ ৱাৰ্ছত থকা জাম চাহিব স্মাৰকত তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। কুৰুক্ষেত্ৰৰ ব্ৰহ্মসৰোবৰত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় গীতা মহোৎসৱত ভাগ ল'বলৈ পোৱাটো তেওঁৰ বাবে এক বিশেষ অনুভৱ আছিল বুলি প্ৰধানমন্ত্ৰীয়ে কয়। সমগ্ৰ বিশ্বৰ লোকে এই ধৰ্মশাস্ত্ৰ গীতাৰ জৰিয়তে কিদৰে অনুপ্ৰাণিত হৈছে তাক প্ৰত্যক্ষ কৰিও শ্ৰীমোদী গভীৰভাৱে প্ৰভাৱিত হয়। এই মহোৎসৱত মধ্য এছিয়া, ইউৰোপকে ধৰি বিশ্বৰ বিভিন্ন দেশৰ লোকে অংশগ্ৰহণ কৰা বুলি প্ৰধানমন্ত্ৰীয়ে জনায়। তেওঁ কয় যে চলিত মাহৰ আৰম্ভণিতে প্ৰথমবাৰৰ বাবে ছৌদি আৰৱত ৰাজহুৱাকৈ গীতা পাঠ আৰম্ভ কৰা হৈছিল। ইউৰোপৰ লাটভিয়াতো স্মৰণযোগ্য গীতা মহোৎসৱ অনুষ্ঠিত হৈছিল আৰু এই মহোৎসৱত লাটভিয়া, ইষ্টনিয়া, লিথুৱানিয়া আৰু আলজেৰিয়াৰ শিল্পীয়ে অংশগ্ৰহণ কৰিছিল। শ্ৰীমোদীয়ে ইছৰোৱে আয়োজন কৰা ব্যতিক্ৰমী ড্ৰোন প্ৰতিযোগিতাৰ বিষয়েও উল্লেখ কৰে। এই প্ৰতিযোগিতাত দেশৰ যুৱ প্ৰজন্মই মংগল গ্ৰহৰ দৰে পৰিৱেশত ড্ৰোন উৰুৱাৰ প্ৰচেষ্টা গ্ৰহণ কৰে। যুৱ প্ৰজন্মৰ এই নিষ্ঠা আৰু ত্যাগেই বিকশিত ভাৰতৰ অন্যতম শক্তি বুলি প্ৰধানমন্ত্ৰীয়ে গৌৰৱ কৰে। ইপিনে মৌ উৎপাদনৰ ক্ষেত্ৰতো ভাৰতে নতুন অভিলেখ গঢ়িছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে বিগত 11 বছৰতকৈ সম্প্ৰতি দেশত মৌ উৎপাদন দুগুণলৈ বৃদ্ধি পাইছে। মৌৰ ৰপ্তানি যোৱা কিছু বছৰত 3 গুণলৈ বৃদ্ধি হৈছে বুলিও তেওঁ লগতে উল্লেখ কৰে। শ্ৰীমোদীয়ে মৌ অভিযান কাৰ্যসূচীৰ জৰিয়তে খাদী আৰু গ্ৰামোদ্যোগ বিভাগে 2,25,000তকৈও অধিক মৌ বাকচ যোগান ধৰিছে আৰু ইয়াৰ জৰিয়তে হেজাৰ হেজাৰ লোকৰ বাবে নতুন কৰ্মসংস্থাপনৰ সৃষ্টি হৈছে বুলিও কয়। প্ৰধানমন্ত্ৰীয়ে এই সন্দৰ্ভত জম্মু কাশ্মীৰৰ জি আই টেগ লাভ কৰা ৰামবন চুলাই মৌৰ বিষয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে সমগ্ৰ দেশৰ জনসাধাৰণৰ সফলতাসমূহ উদযাপনৰ বাবে মন কী বাত এখন সৰ্বোৎকৃষ্ট মঞ্চ বুলিও উল্লেখ কৰে। সংসদৰ শীতকালীন অধিৱেশনৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ আহ্বানত সংসদ ভৱনত আজি এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত ৰাজ্যসভাৰ সংসদীয় নেতা জে পি নাড্ডা, কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজু, একে দপ্তৰৰ ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল আৰু ডঃ এল মুৰুগানৰ লগতে কংগ্ৰেছ নেতা গৌৰৱ গগৈ, ডি এম কেৰ নেতা তিৰুচি শিৱা, তৃণমূল কংগ্ৰেছৰ নেতা ডেৰেক অব্ৰেয়ন আৰু শিৱসেনাৰ নেতা নৰেশ মহাস্কাকে ধৰি কেইবাগৰাকীও সাংসদে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে সংসদৰ শীতকালীন অধিৱেশন কাইলৈ আৰম্ভ হ'ব আৰু অহা 19 ডিচেম্বৰত এই অধিৱেশনৰ সামৰণি পৰিব। পুনেৰ খৰকৱাচলত থকা ক্ষেত্ৰপাল পেৰেড গ্ৰাউণ্ডত আজি পুৱা ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ 149 সংখ্যক পাছিং আউট পেৰেড সম্পন্ন হয়। নৌসেনাৰ মুৰববী এডমিৰেল দীনেশ কে ত্ৰিপাঠীয়ে এই পেৰেড পৰিদৰ্শন কৰে। মুঠ 329 কেডেটক সশস্ত্ৰ বাহিনীত অন্তৰ্ভুক্ত কৰা এই পেৰেডত কেডেট সিদ্ধাৰ্থ সিঙে নেতৃত্ব বহন কৰে। এই অনুষ্ঠানত দীপক কানপালে সোণ, সিদ্ধাৰ্থ সিঙে ৰূপ আৰু সিদ্ধি জৈনে ব্ৰঞ্জৰ পদক লাভ কৰে। গল্ফ স্কোৱাড্ৰনক চীফ অব ষ্টাফৰ বেনাৰ প্ৰদান কৰা হয়। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত অনুষ্ঠিত ছৈয়দ মোদী আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতাত আজি ভাৰতৰ 3গৰাকী খেলুৱৈ 2টা শিতানৰ চূড়ান্ত পৰ্যায়ৰ খেলত অৱতীৰ্ণ হ'ব। লক্ষ্ণৌৰ বাবু বেনাৰসী দাস ইণ্ডোৰ ষ্টেডিয়ামত হ'বলগীয়া এই প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত কিদাম্বি শ্ৰীকান্ত হংকঙৰ জেছন গুনানৱানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি 3:20 আৰম্ভ হ'ব। ইপিনে মহিলাৰ ডাবলছৰ ফাইনেলত শীৰ্ষ বাছনিপ্ৰাপ্ত ত্ৰিশা জলি আৰু গায়ত্ৰী গোপীচান্দৰ যুটীটো জাপানৰ কাহু আছাৱা আৰু মেই টানাৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন দিনৰ 8:30 আৰম্ভ হ'ব। ৰাঁচীৰ জে এছ চি এ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত 3খনীয়া এদিনীয়া ক্ৰিকেটৰ আজিৰ প্ৰথমখন খেলত ভাৰতে বাতৰি যুগুতোৱাৰ পৰলৈ এটা উইকেট হেৰুৱাই 25 ৰাণ কৰিছে। ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকাই টছত জিকি ভাৰতক বেট ধৰিবলৈ আমন্ত্ৰণ জনায়। শেহতীয়া টেষ্ট শৃংখলাত পৰাজয় বৰণ কৰাৰ পিছত কে এল ৰাহুল নেতৃত্বাধীন ভাৰতীয় দলটোৱে স্বদেশত জয়লাভৰ পৰম্পৰা অব্যাহত ৰাখি এই শৃংখলা দখল কৰিবলৈ যৎপৰো নাস্তি চেষ্টা চলাব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেটি পুনৰ এবাৰ। শেহতীয়া ঘটনাৱলীয়ে ভাৰতৰ নতুন চিন্তা উদ্ভাৱন আৰু যুৱশক্তিক উদ্ভাসিত কৰি তুলিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰ মন কী বাত অনুষ্ঠানত মত প্ৰকাশ কৰিছে। ক্ৰীড়াৰ ক্ষেত্ৰখনত 2025 বৰ্ষৰ নৱেম্বৰ মাহটোক ছুপাৰ হিট বুলি অভিহিত কৰি শ্ৰীমোদীয়ে এই সন্দৰ্ভত ভাৰতীয় মহিলা খেলুৱৈৰ দলে ICC মহিলা বিশ্বকাপত খিতাপ দখল কৰাকে ধৰি ভালেমান প্ৰসংগ উল্লেখ কৰে। সংসদৰ শীতকালীন অধিৱেশনৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ আহ্বানত সংসদ ভৱনত আজি এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হৈছে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।